জোহন অধ্যায় ১৩। নিস্তাৰ পৰ্বৰ আগেয়ে যীশুৱে এই জগতৰ পৰা পিতৃতালৈ তেওঁৰ যাবৰ সময় আহিল বুলি জানি জগতত থকা নিজৰ যিবিলাকক প্ৰেম কৰিছিল তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে। পিতৃয়ে যে তেওঁৰ হাতত সকলোকে শোধাই দিলে আৰু নিজে ঈশ্বৰৰ পৰা আহিছিল আৰু ঈশ্বৰৰ ওচৰলৈ যাব, সেই সকলোকে জানি তেওঁ শত্ৰুৰ হাতত শোধাই দিবলৈ চিমোনৰ পুতেক ইস্কুৰিটিয়া যিহুদাৰ মনত চৈতানে কুবুদ্ধি সুমুৱাই দিয়াৰ পাছত তেওঁলোকে ৰাতি ভোজন কৰাৰ সময়ত তেওঁ ভোজনৰ পৰা উঠি গাৰ কাপোৰ থৈ এখন গামোচা লৈ নিজৰ কঁকাল বান্ধে। তেতিয়া তেওঁ চৰিয়াত পানী বাকি শিষ্যবিলাকৰ ভৰি ধুৱাই কঁকালত বান্ধি লোৱা গামোচাৰে মচিব ধৰিলে। তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ আহিলত পিতৰে তেওঁক কলে,
হে প্ৰভু, আপুনি মোৰ ভৰি ধুৱাবনে?
যীশুৱে উত্তৰ দি তেওঁক কলে,
মই যি কৰিছো তাক তুমি এতিয়া নাজানা, কিন্তু ইয়াৰ পাছত জানিবা।
তাতে পিতৰে তেওঁক কলে,
আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব?
যীশুৱে উত্তৰ দিলে,
যদি মই তোমাক নুধুৱাওঁ তেন্তে মোৰ সৈতে তোমাৰ একো ভাগ নাই।
চিমোন পিতৰে তেওঁক কলে,
হে প্ৰভু, মোৰ অকল ভৰি নহয় হাতো মোৰো ধুৱাও।
যীশুৱে তেওঁক কলে,
গা ধোৱা লোকৰ ভৰিৰ বিনে আন একো ধুবৰ প্ৰয়োজন নাই, তেওঁ গোটেইটো সুচী আছেই আৰু তোমালোক সুচী আছা, কিন্তু সকলো নহয়।
কিয়নো যিজনে তেওঁক সোধাই দিব তেওঁক তেওঁ জানিছিল, এই হেতুকে তেওঁ কলে, তোমালোক সকলো যে সুচী এনে নহয়। তেওঁলোকৰ ভৰি ধুৱাই নিজৰ কাপোৰ লৈ আকৌ বহি তেওঁলোকক কলে,
মই তোমালোকক কি কৰিলো তাক জানিছানে? তোমালোকে মোক গুৰু আৰু প্ৰভু বোলা, তাকে ভাল বুলিছা, কিয়নো মই সেয়ে হওঁ। এতেকে প্ৰভু আৰু গুৰু যি মই যদি তোমালোকৰ ভৰি ধুৱালো তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধুওৱা উচিত, কিয়নো মই তোমালোকলৈ যিদৰে কৰিলো তোমালোকেও যেন সেইদৰে কৰা। এইকাৰণে তোমালোকক আৰ্হি দেখুৱালো। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, প্ৰভুতকৈ দাস বৰ নহয় আৰু পঠোৱাজনতকৈ পাচনি বৰ নহয়। এইবোৰ জানি যদি পালন কৰা তেন্তে তোমালোক ধন্য। তোমালোকৰ সকলোৰে বিষয়ে এই কথা কৈছো এনে নহয়, যিবিলাকক মই মনোনীত কৰিলো তেওঁলোকক জানো, কিন্তু শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ যিজনে মোৰ পিঠা খায় সেইজনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে। এয়ে যেতিয়া ঘটিব তেতিয়া ময়েই যে সেইজনা ইয়াক তোমালোকে যেন বিশ্বাস কৰা। এই নিমিত্তে ঘটা আগেয়ে মই এতিয়াৰ পৰা তোমালোকক কৈছো, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি কোনো পঠাই দিওঁ তেওঁক যিকোনোৱে গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক পঠোৱাজনাকেই গ্ৰহণ কৰে।
এই কথা কৈ যীশুৱে আত্মাত ব্যাকুল হৈ সাক্ষ্য দি কলে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, তোমালোকৰ এটাই মোক শত্ৰুৰ হাতত শোধাই দিব।
তেওঁ কাৰ বিষয়ে এই কথা কলে শিষ্যবিলাকে ইয়াতে সংশয় কৰি ইজনে সিজনৰ মুখলৈ চোৱা চুই কৰিবলৈ ধৰিলে। তাতে যি শিষ্যক যীশুৱে প্ৰেম কৰে সেই শিষ্য মেজৰ কাষত হেলনীয়া হৈ পৰি যীশুৰ বুকুৰ ওচৰত থকাত চিমোন পিতৰে তেওঁক সংকেত কৰি কলে,
তেওঁ কাৰ বিষয়ে এই কথা কৈছে সোধাচোন।
তাতে তেওঁ যিদৰে আছিল সেইদৰে যীশুৰ বুকুলেই হলি গৈ তেওঁক সুধিলে,
হে প্ৰভু, সেইজননো কোন?
যীশুৱে উত্তৰ দিলে,
যিজনলৈ এই পিঠাডোখৰ জুবুৰিয়াম আৰু যিজনকে দিম তেওঁই সেইজন।
তাতে তেওঁ পিঠাডোখৰ জুবুৰিয়াই লৈ ইস্কুৰিয়তীয়া চিমোনৰ পুতেক যিহুদাক দিলে। সেইডোখৰ পোৱাৰ পিছতেই চৈতান তেওঁৰ ভিতৰ সোমাল। তেতিয়া যীশুৱে তেওঁক কলে,
তুমি যি কৰিবা তাক বেগেতে কৰা।
কিন্তু তেওঁ কি আশয়েৰে এই কথা কলে তাক সেই ভোজনত বহাবিলাকৰ কোনেও নুবুজিলে, কিয়নো কিছুমানে ভাবিলে যে যিহুদাৰ লগত ধনৰ জোলোঙা থকাৰ কাৰণে পৰ্বলৈ যি যি লাগে তাকে কিনিবলৈ, নাইবা দৰিদ্ৰবিলাকক কিবা দিবলৈ যীশুৱে তেওঁক এই কথা কলে। তাতে তেওঁ সেই পিঠাডোখৰ গ্ৰহণ কৰি তেতিয়াই বাহিৰলৈ গ'ল। তেতিয়া ৰাতি আছিল। তেওঁ বাহিৰলৈ গ'লত যীশুৱে কলে,
এতিয়া মানুহৰ পুত্ৰ মহিমানিত হ'ল আৰু ঈশ্বৰো তেওঁত মহিমানিত হ'ল। ঈশ্বৰেও নিজত তেওঁক মহিমান্বিত কৰিব আৰু তাৎক্ষণিক তেওঁক মহিমান্বিত কৰিব। বোপাহঁত, তোমালোকৰ লগত মই আৰু অলপ কালহে আছো। তোমালোকে মোক বিচাৰিবা, কিন্তু মই যিহুদীবিলাকক যেনেকৈ কৈছিলোঁ যে মই যি ঠাইলৈ যাওঁ সেই ঠাইলৈ তোমালোক যাব নোৱাৰা, তেনেকৈ এতিয়া তোমালোককো কৈছোঁ। মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ যে তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা। তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।
চিমন পিতৰে তেওঁক সুধিলে,
হে প্ৰভু, আপুনি কলৈ যায়?
যীশুৱে উত্তৰ দিলে,
মই যলৈ যাওঁ তালৈ তুমি এতিয়া মোৰ পাছে পাছে আহিব নোৱাৰা, কিন্তু পাছত তুমি মোৰ পাছে পাছে আহিবা।
পিতৰে তেওঁক কলে,
হে প্ৰভু, এতিয়াইনো কি কাৰণে আপোনাৰ পাছে পাছে যাব নোৱাৰো? আপোনাৰ নিমিত্তে প্ৰাণকো দিম।
যীশুৱে উত্তৰ দিলে,
মোৰ নিমিত্তে তোমাৰ প্ৰাণ দিবানে? মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি মোক তিনিবাৰ আশয় নমতালৈকে কুকুৰাই ডাক নিদিবা।